জোহানে লিখা শুভবাৰ্তা ১৮ অধ্যায়। যীশুক ধৰি হানন আৰু কাইফাৰ আগলৈ নিয়া, পিতৰে তেওঁক অস্বীকাৰ কৰা। যীশুৱে এইবোৰ কথা কৈ কিদ্ৰোন উপত্যকাৰ সিপাৰে য'ত এখন বাগিচা আছিল সেই ঠাইলৈ তেওঁ শিষ্যসকলৰ সৈতে তালৈ ওলাই গ'ল, আৰু সেই বাগিচা তেওঁ আৰু তেওঁৰ শিষ্যসকল সোমাল। শত্ৰুৰ হাতত শুধাই দিয়া যীহুদা সেই ঠাই চিনি পাইছিল, কিয়নো যীশুৱে তেওঁৰ শিষ্যসকলক লগত লৈ বহুবাৰ সেই ঠাইলৈ গৈছিল। তেতিয়া যীহুদাৰ প্ৰধান পুৰোহিত, ফৰিচীসকলৰ বিষয়া আৰু সৈন্য দল এটাৰ সৈতে জোৰ, আৰি আৰু অস্ত্ৰ শস্ত্ৰ লৈ সেই ঠাইত উপস্থিত হ'ল। তেতিয়া যীশুৱে তেওঁৰ প্ৰতি কি ঘটিবলৈ গৈ আছে সেই বিষয়ে আগেয়ে জনাবৰ বাবে তেওঁলোকৰ আগলৈ ওলাই গৈ তেওঁ সুধিলে, তোমালোকে কোনজনক বিচাৰিছা? তেওঁলোকে উত্তৰ দিলে, নাচৰতীয়া যীশুক। যীশুৱে তেওঁলোকক ক'লে, ময়েই সেইজন। তেওঁক শত্ৰুৰ হাতত শুধাই দিয়া যীহুদাই তেওঁলোকৰ সৈতে থিয় হৈ আছিল। যেতিয়া তেওঁলোকক ক'লে, ময়েই সেইজন, তেতিয়া তেওঁলোক পাছহুহুকি আহিল আৰু মাটিত পৰি গ'ল। তেতিয়া তেওঁলোকক আকৌ সুধিলে, তোমালোকে কোনজনক বিচাৰিছা? তেওঁলোকে ক'লে, নাচৰতীয়া যীশুক। যীশুৱে উত্তৰ দিলে, মই তোমালোকক কৈছোঁ, ময়েই সেইজন। এতেকে যদি মোক বিচাৰিছা, তেনেহ'লে এওঁলোকক যাবলৈ দিয়া। তেওঁ আগেয়ে কোৱা কথাত সম্পূৰ্ণ হ'বলৈ এইবোৰ ঘটিল। তেওঁ কৈছিল, মোক যিসকলক দিলা তেওঁলোকৰ এজনকো মই হেৰুওৱা নাই। তেতিয়া চিমোন পিতৰৰ এখন তৰোৱাল আছিল। তেওঁ সেই তৰোৱাল ফাঁকৰ পৰা উলিয়াই মহাপুৰোহিতৰ দাহক ঘাপ মাৰি তাৰ সোঁ কাণখন কাটি পেলালে। সেই দাহৰ নাম আছিল মলক। তেতিয়া যীশুৱে পিতৰক ক'লে, তৰোৱাল ফাঁকত সুমুৱাই থোৱা, পিতৃয়ে মোক যি দুখন পাণ পাত্ৰ দিলে মই তাতে পাণ নকৰিমনে? তেতিয়া সৈন্য দল আৰু তেওঁলোকৰ সেনাপতি আৰু ইহুদীসকলৰ ৰখীয়াবোৰে যীশুক ধৰি বান্ধি প্ৰথমতে হাননৰ ওচৰলৈ লৈ গ'ল, কিয়নো তেওঁ সেই বছৰত মহাপুৰোহিত হোৱাৰ কাইফাৰ শহুৰেক আছিল। এই কাইফাই ইহুদীসকলক পৰামৰ্শ দিছিল যে লোকসকলৰ কাৰণে এজন মানুহ মৰা ভাল। তেতিয়া চিমোন পিতৰ আৰু আন এজন শিষ্য যীশুৰ পাছে পাছে গ'ল। সেই শিষ্যৰ মহাপুৰোহিতৰ সৈতে চিনাকি থকা বাবে যীশুৰে সৈতে মহাপুৰোহিতৰ চোতাললৈ সোমাই গ'ল, কিন্তু পিতৰ দুৱাৰ বাহিৰত থিয় হৈ থাকিল। এই হেতুকে মহাপুৰোহিতৰ চিনাকি সেই অন্য শিষ্যই আকৌ বাহিৰলৈ আহি দুৱৰী মহিলাগৰাকীক লৈ পিতৰক ভিতৰলৈ আনিলে। তাতে সেই দুৱৰী মহিলাগৰাকীয়ে পিতৰক ক'লে, তুমি সেই মানুহজনৰ শিষ্যসকলৰ মাজৰ এজন নহয়নে? তেওঁ ক'লে, মই নহয়। সেই ঠাইতে দাহ আৰু ৰক্ষকবোৰে ঠাণ্ডাৰ কাৰণে জুই জ্বলাইছিল আৰু থিয় হৈ জুই পুৱাই আছিল। পিতৰেও সিহঁতৰ লগত থিয় হৈ জুই পুৱাই আছিল। তেতিয়া মহাপুৰোহিতে যীশুক তেওঁৰ শিষ্যসকলৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সুধিলে। যীশুৱে তেওঁক উত্তৰ দি ক'লে, মই জগতৰ আগত মুকলিকৈ ক'লোঁ। মই নামঘৰত আৰু মন্দিৰত ইহুদীসকলৰ গোট হোৱা ঠাইত সদায় শিক্ষা দিলোঁ আৰু কেতিয়াও গুপুতে একো কোৱা নাই। আপোনালোকে মোক কিয় সুধি আছে? তেওঁলোকক সোধক, যিসকলে মোৰ কথা শুনিলে তেওঁলোকক মই কি ক'লোঁ সেই বিষয়ে তেওঁলোকে জানে। যীশুৱে এইবোৰ কথা কোৱাত ওচৰত থিয় হৈ থকা টেকেলাবোৰৰ মাজৰ এজনে যীশুক চৰ মাৰিলে আৰু ক'লে, এনেধৰণৰ উত্তৰ মহাপুৰোহিত কিয় দিছা? যীশুৱে তেওঁক উত্তৰ দিলে, যদি মই কিবা অন্যায় কথা কৈছোঁ তেনেহ'লে অন্যায় কথাৰ প্ৰমাণ দিয়া, কিন্তু যদি মই সঠিক কথা কৈছোঁ তেনেহ'লে মোক কিয় মাৰিছা? তাৰ পাছত হাননে যীশুক মহাপুৰোহিত কাইফাৰ ওচৰলৈ পঠিয়াই দিলে। যীশুক তেতিয়া বান্ধি থোৱা আছিল। তাতে চিমোন পিতৰে থিয় হৈ জুই পুৱাই আছিল। তাত থকা মানুহবোৰে তেওঁক সুধিলে, তুমিও তেওঁৰ শিষ্যসকলৰ মাজৰ এজন নহয়নে? তেওঁ অস্বীকাৰ কৰি ক'লে, মই নহয়। মহাপুৰোহিতৰ এজন দাসে যিজনৰ কাণ পিতৰে কাটি পেলাইছিল তেওঁৰ সম্বন্ধীয় এজনে ক'লে, মই তোমাক তেওঁৰ লগত বাগিচাত দেখা নাছিলোনে? তেতিয়া পিতৰে আকৌ অস্বীকাৰ কৰিলে আৰু সেই সময়তে তৎক্ষণাত কুকুৰে ডাক দিলে। পিলাতৰ আগত যীশুৰ সুদবিচাৰ আৰু প্ৰাণদণ্ডৰ আজ্ঞা। ইয়াৰ পাছত তেওঁলোকে যীশুক কাইফাৰ ঘৰৰ পৰা প্ৰীতনিয়ামলৈ লৈ গ'ল। তেতিয়া সময় ৰাতিপুৱা আছিল। তেওঁলোকে নিজেই প্ৰীতনিয়ামৰ ভিতৰত সোমোৱাবলৈ মন নকৰিলে, জানোচা তেওঁলোক অহুচি হৈ পৰে, কিয়নো তেওঁলোকে নিষ্ঠাৰ পৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল। এতেকে পিলাতে বাহিৰলৈ গৈ তেওঁলোকক সুধিলে, তোমালোকে এই মানুহজনৰ বিপক্ষে কি গোচৰ আনিছা? তেওঁলোকে উত্তৰ দি পিলাতক ক'লে, এই লোকজন দুষ্কৰ্মী নোহোৱা হ'লে আপোনাৰ হাতত এওঁক সোধাই নিদিলোহেঁতেন। তেতিয়া পিলাতে তেওঁলোকক ক'লে, এওঁক লৈ যোৱা, তোমালোকৰ বিধানৰ মতে তেওঁৰ বুট বিচাৰ কৰা। ইহুদীসকলে তেওঁক ক'লে, কাকো প্ৰাণদণ্ড দিবলৈ বিধান অনুসৰি আমাৰ ক্ষমতা নাই। কিদৰে তেওঁ মৃত্যু হ'ব এই বিষয়ে যীশুৱে যি কথা ইংগিত দিছিল সেইধৰণে মৰিবলৈ এই ইংগিত সিদ্ধ হ'বলৈ এনে হ'ল। এতেকে পিলাতে আকৌ প্ৰীতনিয়মৰ ভিতৰলৈ সোমাই গৈ যীশুক সুধিলে, তুমি ইহুদীসকলৰ ৰজানে? যীশুৱে উত্তৰ দিলে, তুমি নিজে এই কথা সুধিছানে, নাইবা অন্য লোকে মোৰ বিষয়ে তোমাক এই কথা সুধিবলৈ ক'লে? পিলাতে উত্তৰ দিলে, মই জানো ইহুদী মানুহ, তোমাৰ নিজৰ জাতিৰ লোক আৰু প্ৰধান পুৰোহিতসকলে মোৰ হাতত তোমাক সোধাই দিলে, তুমি কি কৰ্ম কৰিলা? যীশুৱে উত্তৰ দিলে, মোৰ ৰাজ্য এই জগতৰ নহয়। মোৰ ৰাজ্য এই জগতৰ হোৱা হলে ইহুদীসকলৰ হাতত যাতে মোক সোধাই দিব নোৱাৰে, তাৰ কাৰণে মোৰ সেৱকসকলে মোক ৰক্ষা কৰিবলৈ প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন। কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াত নহয়। তেতিয়া পিলাতে তেওঁক ক'লে, তেনেহ'লে তুমি ৰজানে? যীশুৱে উত্তৰ দিলে, মই যে ৰজা হওঁ ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। যিকোনোৱে এই সত্যৰ পক্ষত আছে তেওঁলোকে মোৰ কথা শুনে। পিলাতে তেওঁক ক'লে, সত্যনো কি? এই কথা সুধি তেওঁ পুনৰ বাহিৰত থকা ইহুদীসকলৰ ওচৰলৈ গৈ তেওঁলোকক ক'লে, মই এই মানুহজনৰ একো দোষ দেখা পোৱা নাই। তোমালোকৰ এটা নিয়ম আছে, সেই নিয়ম অনুসাৰে নিষ্ঠাৰ পৰ্বৰ সময়ত মই তোমালোকলৈ এজনক এৰি দিব লাগে। তোমালোকৰ যদি ইচ্ছা হয় তেনেহ'লে মই তোমালোকলৈ ইহুদীসকলৰ ৰজাক এৰি দিমনে? তেতিয়া তেওঁলোকে আকৌ আতাহ পাৰি ক'লে, এই মানুহজনক নহয় কিন্তু বাৰবাক এৰি দিয়ক। সেই বাৰবা এজন ডকাইত আছিল।